বাথরুমত গা ধুব গৈছোঁ আৰ চি শ্ৰীনগৰত টাৱি হোষ্টেলত ফাৰ্ষ্ট ছেমিষ্টাৰ নে ছেকেণ্ড ছেমিষ্টাৰ নেকি ছেকেণ্ড ছেমিষ্টাৰ নহয় ফাৰ্ষ্ট ছেমিষ্টাৰে নেকি আমি টাৱি হোষ্টেলত আছোঁ টাৱি আমাৰ গা ধোৱাৰ এক মস্ত মস্ত লাইন আছিলে তাতে তেতিয়া গা ধোৱা য'ত যিটো ৰুমত যিটো বাথৰুমত মই সোমালোঁ তাতে দেখিছোঁ এক পোচা মস্ত চাবি দেখিছোঁ অহ এইটো সঞ্জয় পুৰোহিতৰ চাবি মই গা ধোৱা চাবোন লৈ যাওঁ লগত কি চিন্তা আহিল তাৰ ৰুমৰ চাবিটো চাবোনত চাব মাৰি থৈ দিলোঁ হা আৰু তাক চাবিটো ঘূৰাই দিলোঁ এইটো তোৰ চাবি ল কিন্তু তাৰ চাবিটো যে মই চাব মাৰি থৈ দিলোঁ সেই চাবিটো মই মেচিন শ্বপত গৈ সেই সেই মেচিন শ্বপত যেতিয়া যাওঁ নহয় হেৰি কৰোঁ তাতে এটা চাবি বনাই দিলোঁ সেই চাবটো চাই চাই কাটি কাটি ফাইলেদি এচটা হেৰি এইটো কি এলুমিনিয়ামৰ পাতি দি তাৰপিছত সেই চাবিটো ইউজ কৰি তাৰ ৱাকমেনটো আৰু দুটা স্পীকাৰ মই চুৰ কৰি লৈ গুচি গ'লোঁ আৰু পিছফালৰ দৰ্জাখন খিৰিকীখন খুলি থৈ আহিলোঁ যে দেখাওক যে কোনোবাই খিৰিকী দি আহি লৈ গ'ল আচলতে নহয় সি যে বাথৰুমত চাবিটো এৰি থৈ আহিছিলে তাৰ চাবিটো মই চাবোনত চাব মাৰি এখন এলুমিনিয়ামৰ পাতি দি এটা এক্সট্ৰা চাবি বনাই তাৰ ৰুমটো খুলি তাৰ হেৰি এইটো কি চুৰ কৰি দিলোঁ তাৰ ৱাকমেন জাপানিজ ৱাকমেন ৰেড ৱাকমেন ছনি বুজিলি